এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা। বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰখা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী প্ৰকাশ। কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশজুৰি বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ। মন কী বাতত প্ৰধানমন্ত্ৰীৰ সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন। আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱে জয়ৰ বাবে ভাৰতৰ 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 500+ গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10 জিলাৰ সৰ্বমুঠ 810 গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000 অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰ 3 আৰু চৰাইদেউত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। ৰাজ্যৰ অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতি মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে।
অলপতে হোৱা কেবিনেট বৈঠকতো মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা, অসম চৰকাৰৰ তৰফৰ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ময়ো এই বিষয়টো কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি ক্ষয় ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰ আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ 1 প্ৰশাসনী হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303 লোকে আশ্ৰয় লৈ আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ লক্ষ্মীনগৰ বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি লোকসকলৰ অৱস্থাৰ বুজ লয়।
হেলথ কেম্পবোৰত যোৱা হ'ল আৰু বানত আক্ৰান্ত হোৱা গাঁৱতো যোৱা হ'ল। স্বাস্থ্য বিভাগে তৎপৰতাৰে মানুহৰ কাষ চাপিছে আৰু চেকআপ কৰিব লাগে, ঔষধ দিব লাগে, ঔষধো পৰ্যাপ্ত মাত্ৰাত উপলব্ধ আছে। এই জিলাবোৰ য'ত বানপানীৰ সমস্যা হৈ উঠিছে তাত প্ৰত্যেক ধৰণৰ স্বাস্থ্যজনিত সুবিধা দিয়াৰ বাবে চৰকাৰ সংকল্পবদ্ধ আছে আৰু আমাৰ ডক্টৰ, পেৰামেডিকেল, ANM, GNM সকলোৱে প্ৰয়োজন সাপেক্ষে নিজৰ সেৱা আগবঢ়াই আছে। আমাৰ 3 মন্ত্ৰী ইতিমধ্যে এই জিলাত কেম্প কৰি আছে। মই আজি আহিছোঁ, 2 দিনতে কৃষিমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু এই অঞ্চলবাসী ৰাইজক কেনেকে সকাহ দিব পাৰি আৰু কেনেকে পুনৰ সংস্থাপন কৰিব পাৰি, অকল পৰিয়াল আৰু ব্যক্তিৰ নহয় আন্তঃগাঁথনিৰো কেনেকে পুনৰ সংস্থাপন হ'ব পাৰে তাৰ বাবে আমি সকলো ধৰণৰ চেষ্টা আগবঢ়াম আৰু দেখোঁতে দেখোঁতে শিৱসাগৰ, চৰাইদেউ এই বিভিন্ন জিলা আকৌ জীৱন্ত হৈ উঠিব।
যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে 1 খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকে শিবিৰটোত কাম কাজ পৰিচালনা কৰে। জিলাখনৰ টিয়কৰ ধনতোলা আৰু টিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত পি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ 50 লাখ টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। শিৱসাগৰ জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। বিগত দুদিনমানত নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বানৰ প্ৰকোপ কিছু কমিছে যদিও ভালেমান অঞ্চল পানীৰ তলত আছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি পথৰ লগতে জেঙনিকটীয়াৰ সৈতে সংযোগ স্থাপন কৰা এম আই বৰাপথ, যমুনা ৰোড আদি এতিয়াও পানীত বুৰ গৈ আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। জাগীৰ ৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ বাবে 4,500 লিটাৰ গাখীৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি এই বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নিৰাপদ, সমৰ্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদনৰ বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে আই এন এছ মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰে।
মেৰে প্যাৰে দেশবাসীও, পিছলে ৰবিবাৰ বিক্ৰম 1 ইছকে সফল লঞ্চ সে হৰ দেশবাসী গৌৰৱ সে ভৰা হুৱা হে। হম সবি ভাৰতীয় স্পেচ সেক্টৰ কে ইছ ঐতিহাসিক ক্ষণ কে সাক্ষী বনে। ইয়ে প্ৰাইভেট সেক্টৰ দ্বাৰা বিকশিত ভাৰত কা পহলা ৰকেট হে। हमारे युवा इनोवेटर्स ने वो कर दिखाया जिसकी कल्पना तक मुश्किल थी। उन्होंने गजब के स्किल, पैशन और पेशेंस दिखाया। लंबे समय तक हमारा स्पेस सेक्टर निजी क्षेत्र के लिए बंद रहा था। इस सेक्टर में रुचि रखने वाले काफी युवाओं को अपनी प्रतिभा दिखाने का अवसर नहीं मिल पा रहा था। युवा हित को देखते हुए हमने स्पेस सेक्टर को प्राइवेट सेक्टर के लिए खोला। आज इसका परिणाम दुनिया देख रही है।
প্ৰধানমন্ত্ৰীয়ে কেট ষ্টাৰ ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিন্ধি জিলাত 1,500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাছিকপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নাণ্ডালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
मन की बात के पिछले एपिसोड में मैंने आपसे कैच द रेन अभियान की चर्चा की थी। मैंने आग्रह किया था कि बारिश की हर बूंद को सहजने के इस अभियान को जन आंदोलन बनाएं। कैच द रेन का संदेश बहुत सीधा है, जहां बारिश गिरे, जब बारिश गिरे पानी को वहीं सहजिए। इसलिए 4 जुलाई से देश भर में एक विशेष अभियान भी चलाया जा रहा है। इसके तहत बारिश के पानी के संचयन, ग्राउंड वाटर रिचार्ज, पुराने जल स्रोतों के पुनर्जीवन और वृक्षारोपण को नई गति दी जा रही है। मुझे बहुत खुशी है कि गांव हो या शहर, पंचायतें हो या सामाजिक संस्थाएं, हर जगह लोगों ने बढ़ चढ़कर भागीदारी की है।
শ্রীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীয়ে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহান জনায়। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰবীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহান জনায়। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশত আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডত নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও এই দিৱস উপলক্ষে কাৰ্গিলত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। এই বাৰ্তাত শ্ৰীবিৰলাই কাৰ্গিল যুদ্ধৰ জোৱানসকলক অদম্য সাহস আৰু অটল সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাৰ্গিল বিজয় দিৱস উপলক্ষে দীঘলী পুখুৰীৰ যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে কাৰ্গিল বিজয় দিৱসে ভাৰতীয় সেনা জোৱানৰ অতুলনীয় সাহস, ত্যাগ আৰু অদম্য উদ্যমকে প্ৰতিফলিত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্গিল বিজয় দিৱস উপলক্ষে 27 বছৰ পূৰ্বে দেশমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই দিনটোৱে কেৱল সামৰিক বিজয়ৰ স্মৃতি নহয় বৰং সেনাবাহিনীৰ অতুলনীয় সাহস, অদম্য সংকল্প আৰু সৰ্বোচ্চ ত্যাগক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কাছাৰ জিলাৰ শ্ৰীকোণাত আজি আছাম ৰাইফলছে এই দিৱস পালন কৰে। এই উপলক্ষে আয়োজিত একতাৰ দৌৰত আছাম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
অধ্যাপক তাবুৰাম টাইট সোঁৱৰণী ন্যাসে 2026 বৰ্ষৰ সাহিত্য বঁটাসমূহৰ নাম ঘোষণা কৰিছে। এই অনুসৰি এইবাৰ অধ্যাপক তাবুৰাম টাইট সাহিত্য বঁটা 2026ৰ বাবে খাচী আৰু ইংৰাজী ভাষাৰ লেখক, কবি, ঔপন্যাসিক, শ্বিলঙত অৱস্থিত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক কিন ফাম সিং নংকিন ৰিহক তেখেতৰ ফিউনাৰেল নাইষ্ট নামৰ উপন্যাসখনৰ বাবে নিৰ্বাচিত কৰা হৈছে। আনহাতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা 2026ৰ বাবে প্ৰথিতযশা সাহিত্যিক সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীলৈ তেখেতৰ মেৰেং নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱে জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায় প্ৰত্যুত্তৰ জিম্বাবৱে এই বাতৰি যুগুতোৱাৰ পৰলৈ 6 অভাৰত 3টা উইকেট হেৰুৱাই 53 ৰাণ কৰি খেলি আছে। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা আৰু হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱেক জয়ৰ বাবে ভাৰতৰ 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।